এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অবৈধ দখলমুক্ত কৰাৰ বাবে 20 আগষ্টৰ ভিতৰত ৰূপৰেখাসহ শপতনামা দাখিল কৰিবলৈ বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা, উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সালসলনি, ৰাজ্যৰ খৰাং সদৃশ পৰিস্থিতিৰ পৰা কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সকলো জিলাৰ আয়ুক্তক তাৎক্ষণিকভাৱে জলসিঞ্চন আঁচনিসমূহৰ কাৰ্যক্ষমতা পৰ্যালোচনা কৰিবলৈ মুখ্য সচিবৰ পৰামৰ্শ, আৰু বাঘৰ ঘনত্বৰ দিশত কাজিৰঙা বিশ্বৰ তৃতীয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। ন্যায়াধীশ এছ কে মেধিৰ আদালতে কালি উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি 7 আগষ্ট পৰ্যন্ত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে এই অভিযান সন্দৰ্ভত 74 জন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰে। উল্লেখযোগ্য যে এই উচ্ছেদক লৈ কেইবাখনো গাঁৱৰ ৰাইজে উচ্চ ন্যায়ালয়ত একাধিক আবেদন দাখিল কৰিছিল। ইপিনে কালি আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে অঞ্চলটোত উচ্ছেদ চলায়। অঞ্চলটোৰ বিদ্যাপুৰ বজাৰত কালি অভিযান চলাই ভালেসংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰা হয়। তদুপৰি সেই এলেকাৰ কেইবাটাও বাসগৃহ উচ্ছেদ কৰা হয়। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত 2600ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 80% লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানত আছে। উল্লেখযোগ্য যে বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলাবলৈ সাজু হোৱাৰ সময়তে নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ চি এনে এই কাৰ্যৰ বিৰোধিতা কৰিছিল যদিও কালি নগা আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ এটা দলে এই অভিযানত সহযোগ কৰে। অভিযানকালত অসম আৰক্ষী, বন বিভাগ আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকি পৰিস্থিতি তদাৰক কৰে। এই উচ্ছেদ অভিযান সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
ৰাজ্যখনৰ সত্ৰৰ মাটিয়ে হওক বা অবৈধভাৱে যিসকল বেদখল কৰিছে, জাত পাত ধৰ্ম নিৰ্বিশেষে আজি ট্ৰাইবেল বেল্টৰ মাটিত যদি তেনেকুৱা হৈছে, ফৰেষ্ট মাটিত যদি হৈছে, আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকে জানেই যে এটা সময়ত প্ৰব্ৰজনৰ বাবে কংগ্ৰেছে ৰাস্তা খুলি দিছিল চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা মানুহ আহিব পৰাকৈ, নিজৰ ভোট বেংক শক্তিশালী কৰিব, আৰু তাৰে পৰিণতি হৈছে এইবিলাক। তো আপুনি জানেই যে এটা সময়ত এগৰাকী ব্ৰিটিছ বুৰঞ্জীবিদে কৈছিল যে এইকাৰণে কৈছিল, সেই সময়ত পূৰ্ববংগৰ পৰা যিধৰণে মানুহৰ সোঁত বৈছিল যে কেৱল শিৱসাগৰ জিলাখনে বাকী থাকিব বুলি। তেতিয়া অবিভক্ত শিৱসাগৰ জিলাৰে অংগ আছিল গোলাঘাট। এতিয়া গোলাঘাটত আজি এনেকৈ তেওঁলোকে বাৰী পাতিছে, মাছ মৎস্য পালন, গছ ভাঙিছে, গছ কাটিছে আৰু কি কৰা নাই। গতিকে ইয়াততো দেখা গ'ল যে পপুলেশ্যন সাংঘাতিক ধৰণে সেইবোৰ অঞ্চলত বৃদ্ধি পালে। আমাৰ এইটো এটা ডাঙৰ ভাবুকি আমাৰ ছ'চাইটিত, এইটো এটা ছ'চিঅ' ইকনমিক ক্ষেত্ৰতেই হওক, আজি ডেম'গ্ৰাফিৰ ক্ষেত্ৰতেই হওক, এইটো এটা ডাঙৰ ভাবুকি হিচাপে।
মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেঘেৰিবিল গাঁৱতো উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অবৈধ দখলমুক্ত কৰাৰ বাবে 20 আগষ্টৰ ভিতৰত ৰূপৰেখাসহ শপতনামা দাখিল কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে। ন্যায়ালয়ে কালি বিভাগটোক আদালতত দাখিল কৰিবলগীয়া শপতনামাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে বিগত 5 মাহে শপতনামা দাখিল নোহোৱাক লৈ বন বিভাগক প্ৰশ্ন কৰে। এটা প্ৰকৃতিপ্ৰেমী সংগঠনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই প্ৰশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ এই অভয়াৰণ্যখন দখলমুক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ৰূপৰেখা বিগত কেইবামাহো জুৰি আদালতত দাখিল নোহোৱাক লৈ সংগঠনটোৱে আবেদন দাখিল কৰিছিল। ইয়াৰ আগেয়ে 4 ফেব্ৰুৱাৰীৰ শুনানিতে বন বিভাগে অভয়াৰণ্যখনত বিতং জৰীপ আৰম্ভ কৰা বুলি আদালতক অৱগত কৰোৱাৰ লগতে অভয়াৰণ্যখন দখলমুক্ত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি থকা বুলিও আদালতক জানিবলৈ দিছিল। এই অনুসৰি আদালতে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষকক এই ৰূপৰেখাসহ এখন শপতনামা এমাহৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিছিল। উল্লেখযোগ্য যে অভয়াৰণ্যখন হোৱা অবৈধ দখল সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এটা গোচৰত বন বিভাগে ইতিপূৰ্বে দাখিল কৰা শপতনামাত অভয়াৰণ্যখনৰ 50,000 হেক্টৰ বনাঞ্চল দখলকাৰীৰ কবলত পৰা বুলি উল্লেখ কৰিছিল। সেউজ ন্যায়াধীকৰণেও বন বিভাগক অভয়াৰণ্যখন দখলমুক্ত কৰাৰ ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে। বিশ্বৰ কোনো নেতাই ভাৰতক অপাৰেচন সিন্দুৰ অভিযান বন্ধ কৰিবলৈ কোৱা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কালি লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাত অংশ লৈ শ্ৰীমোদীয়ে কয় যে পাকিস্তানে ভাৰতক এই অভিযান বন্ধ কৰাৰ বাবে অনুৰোধ জনাইছিল। তেওঁ কয় যে পাকিস্তানে আক্ৰমণ কৰিলে ভাৰতে বৃহৎ প্ৰত্যাক্ৰমণ চলাব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনাৰ সময়তে স্পষ্ট কৰি দিয়া হৈছিল। তেওঁ কয় যে অভিযানৰ সময়ত ভাৰতে পাকিস্তানৰ সীমাৰ ভালেখিনি ভিতৰত থকা সন্ত্ৰাসবাদী শিবিৰসমূহ ধবংস কৰিছিল। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মাত্ৰ 22 মিনিটৰ ভিতৰত এই অভিযান সম্পূৰ্ণ কৰা বুলি তেওঁ উল্লেখ কৰে।
মই আজ সদন মে কুছ বাতে পুৰি স্পষ্টতা সে কহ ৰহা হুঁ। দুনিয়া মে কিছি ভি দেশ নে ভাৰত কো আপনি সুৰক্ষা মে কাৰ্যৱাহি কৰনে সে ৰোকা নহি হে। संयुक्त राष्ट्र 193 कंट्रीज सिर्फ तीन देश 193 कंट्री में सिर्फ तीन देश ऑपरेशन सिंदूर के दौरान पाकिस्तान के समर्थन में बयान दिया था। ओनली थ्री कंट्रीज क्वाड हो ब्रिक्स हो फ्रांस रूस जर्मनी कोई भी देश का नाम ले लीजिए तमाम देश दुनिया भर से
শ্ৰীমোদীয়ে কয় যে ভাৰতে কোনোধৰণৰ পাৰমাণৱিক ভাবুকিৰ আগত শীৰ্ণত নকৰে বুলি বিশ্বৰ আগত স্থিতি স্পষ্ট কৰি দিছে। সন্ত্ৰাসবাদীৰ আক্ৰমণ হলে দেশে নিজৰ ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলিও সিন্দুৰ অভিযানৰ জৰিয়তে স্পষ্ট কৰি দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ আঁৰত থকা ব্যক্তি আৰু সন্ত্ৰাসবাদীক সমৰ্থন কৰা চৰকাৰক পৃথক সত্তা হিচাপে গণ্য নকৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অভিযানৰ সময়ছোৱাত আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তি সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ এক নম্বৰ আদালতত আজি দিনৰ 10 বজাত আয়োজিত অনুষ্ঠানত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে তেওঁলোকক শপত গ্ৰহণ কৰোৱাব। উল্লেখযোগ্য যে কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে এই অতিৰিক্ত ন্যায়াধীশ কেইগৰাকীৰ নিযুক্তিৰ কথা প্ৰকাশ কৰিছিল। ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্ম বন্ধৰ পাছত অহা 1 আগষ্টৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্ৰ শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশযোগে জিলাখনৰ বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰিছে। নতুন নিৰ্দেশ অনুসৰি 1 আগষ্টৰ পৰা কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পাঠদান পুৱা 7:30 বজাত আৰম্ভ হ'ব। অৱশ্যে বিদ্যালয়ৰ ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি সময়ৰ সালসলনি হ'ব। নিৰ্দেশটোত উল্লেখ কৰা মতে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটী 11:30 বজাত আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছুটী 12 বজাত হ'ব। মাধ্যমিক পৰ্যায়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠদান দিনৰ 1 বজা পৰ্যন্ত চলিব। এই শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগুৱাই নিয়াৰ স্বাৰ্থত বিদ্যালয়ৰ ছুটীৰ সময় 12:30 বজাৰ পৰিৱৰ্তে 1 বজা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে শিক্ষা বিভাগক নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীৰ যানজঁটৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতে সমগ্ৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত চলিত বছৰত হোৱা খৰাং সদৃশ পৰিস্থিতিৰ পৰা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্য সচিব ডঃ ৰবি কটাই কেইবাটাও বিভাগলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। মুখ্য সচিবগৰাকীয়ে সকলো জিলাৰ আয়ুক্তক তাৎক্ষণিকভাৱে জলসিঞ্চন আঁচনিসমূহৰ কাৰ্যক্ষমতা পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত এনে আঁচনিসমূহ তাৎক্ষণিকভাৱে কাৰ্যক্ষম কৰিবলৈ কোৱা হৈছে। তদুপৰি ডঃ কোটাই সংশ্লিষ্ট বিভাগসমূহক পাম্পছেট, ক্ষুদ্ৰ জলসিঞ্চন, নলা নৰ্দমাৰ ব্যৱস্থা আৰু অন্যান্য জল উৎসসমূহ সক্ৰিয় কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। কৃষকসকলক তাৎক্ষণিকভাৱে যোগান ধৰিব পৰাকৈ কম সময়তে হোৱা ধানৰ বীজ মজুত ৰাখিবলৈও কৃষি বিভাগক মুখ্য সচিবগৰাকীয়ে নিৰ্দেশ দিয়ে। জিলা কৃষি বিষয়াসকলে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস হোৱা অঞ্চলসমূহক অগ্ৰাধিকাৰ দি বীজ বিতৰণৰ পৰিকল্পনা কৰিব লাগিব বুলি নিৰ্দেশনাত কোৱা হৈছে। আনহাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন আৰু এই আঁচনিসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈও জিলা আয়ুক্তসকলক কোৱা হৈছে। মুখ্য সচিবগৰাকীয়ে দিয়া নিৰ্দেশনা অনুসৰি বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱা অথবা খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলা আয়ুক্তসকলে কৃষি, জলসিঞ্চন, পশু চিকিৎসা আৰু পশুপালন বিভাগ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতেও তাৎক্ষণিকভাৱে সমন্বয়মূলক বৈঠক অনুষ্ঠিত কৰিব লাগিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই বৈঠকৰ প্ৰতিবেদন কাইলৈৰ ভিতৰত দাখিল কৰিব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘৰ ঘনত্বৰ দিশৰ পৰা বিশ্বৰ ভিতৰত তৃতীয়ৰূপে পৰিগণিত হৈছে। উদ্যানখনত প্ৰতি 100 বৰ্গ কিলোমিটাৰত 18টা বাঘ পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক সোণালী হোছে প্ৰকাশ কৰা মতে উদ্যানখনত 148টা প্ৰাপ্তবয়স্ক বাঘ আছে। ইয়াৰ ভিতৰত 83জনী বাঘিনী আৰু 55টা বাঘ আছে। শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত কালিৰে পৰা শিৱসাগৰ যুৱ দলত চতুৰ্দশ সদৌ অসম শিশুনাট সমাৰোহ অনুষ্ঠিত হৈছে। কালি উজনি অসমৰ ভ্ৰাম্যমান নাটৰ বাটকটীয়া বিশ্ব শইকীয়া সোঁৱৰণী নাট্য মঞ্চ সমাজকৰ্মী দিলীপ চাংমায়ে উদ্বোধন কৰে। সমাৰোহৰ সৈতে সংগতি ৰাখি অংকুৰণ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। কালি প্ৰথম দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 25টা নাট্যগোষ্ঠীয়ে নাট প্ৰদৰ্শন কৰে। কালি সন্ধিয়াৰ ভাগত আয়োজিত অনুষ্ঠানত বিশিষ্ট চিকিৎসক, সংজ্ঞাহাৰক বিশেষজ্ঞ তথা সৰ্পদংশনৰ সামাজিক কৰ্মকৰ্তা ডাঃ সুৰজিৎ গিৰিক সদৌ অসম শিশুনাট সমাৰোহ উদযাপন সমিতিয়ে সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে ডাঃ গিৰিয়ে সৰ্পদংশন হোৱা 3000ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে। বঁটা গ্ৰহণ কৰি চিকিৎসকগৰাকীয়ে এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
সৰ্বপ্ৰথমে মই শিশুনাট সমাৰোহৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো আপোনাৰ সৌৰভপ্ৰাণ বঁটা তেওঁলোকে মোক প্ৰদান কৰাৰ কাৰণে। মই সেইটো বঁটাৰ কাৰণে উযোগ্য হয়নে মই নাজানো, কিন্তু তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিষয়টো যিটো আছে আপোনাৰ সৰ্পদংশন, এইটো যিটো আমি বিষয়টোৰ ওপৰত সামাজিক কৰ্মকৰ্তা হিচাপে আপোনাৰ 2006 বৰ্ষৰ পৰা লাগি আছোগে, আৰু এই বিষয়টোত লাগি থকাৰ পিছত আমি গম পালোঁ যে ইয়াত মানে আমাৰ কিতাপৰ যিখিনি পঢ়া বা গাইডলাইন যিখিনি আছে তাতকৈ অকণমান বেলেগ। আমাৰ যিখিনি অসমৰ বিষাক্ত সাপবোৰ অলপ বেলেগ ধৰণৰ, ভাৰতৰ বাকী ৰাজ্যৰ বিষাক্ত সাপবোৰ অলপ বেলেগ ধৰণৰ। চ' আমাৰ এইখিনি আমি কেনেকৈ গম পালোঁ বুলি যদি জানো চাবলৈ যাওঁ তেনেহ'লে এই ৰাইজৰ পৰা পালোঁ। চ' ৰাইজ আহিছিলে, কেতিয়াবা সৰ্পদংশন বুলি ক'লে আমাৰ ৰাইজবোৰ সদায় বেজ বেজালি ওচৰলৈ যায় আৰু তেওঁলোক মানে হস্পিটেললৈ নাহে। চ' হস্পিটেললৈ নাহিলে আমি সাধাৰণতে তেওঁলোকক এনালাইজ কৰিব নোৱাৰোঁ, মানে আপোনাৰ লক্ষণবোৰ আমি আলোচনা কৰিব নোৱাৰোঁ, গৱেষণা কৰিব নোৱাৰোঁ, তাৰ বিটো আমি গৱেষণা কৰিব নোৱাৰোঁ। চ' যেতিয়া আপোনাৰ ধৰক 2018 বৰ্ষৰ পৰা আমি ডিমৌ গ্ৰাম্য চিকিৎসালয়ত এইটো বিষয়ে আৰম্ভ কৰিছিলোঁ, চ' তেতিয়া আপোনাৰ ধৰক লাহে লাহে যেতিয়া আপোনাৰ ৰাইজবোৰ আৰম্ভ কৰিলে 2018 বৰ্ষত যেতিয়া অকল 4 জন বা 10 জন মানুহ আহিছিলে, আজি আপুনি যদি চাই 2024 বৰ্ষত 863জন আহিলে। আৰু আজি
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
লোকসভা আৰু ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিশেষ আলোচনা, প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত পৰহিলৈৰ পৰা বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি, উৰিয়ামঘাটত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। লোকসভাত কালি অপাৰেচন সিন্দুৰ সন্দৰ্ভত হোৱা বিতৰ্কত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক কঠোৰ সকিয়নি দিয়াৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰধান বাতৰিৰূপে প্ৰকাশ কৰিছে। ইয়াৰ লগতে ভাৰতৰ এই অভিযান সন্দৰ্ভত বিৰোধী দলসমূহে কৰা বিভিন্ন মন্তব্যৰ বাতৰিও আজিৰ কাকতসমূহে সবিস্তাৰে প্ৰকাশ কৰিছে। উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত পৰহিলৈ পৰা পুৱা 7:30 বজাত পাঠদান আৰম্ভ কৰাৰ বাবে জিলা শিক্ষা বিষয়াই দিয়া নিৰ্দেশৰ এটা বাতৰিত দৈনিক অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ঠেকিয়াপতীয়া বাঘৰ ঘনত্বত বিশ্বৰ ভিতৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তৃতীয় স্থান লাভ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰকাশ কৰিছে। অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা সামিউল হকে অৱশেষত নিয়তিৰ ওচৰত হাৰ মনাৰ বাতৰিটো অসমীয়া খবৰৰ লগতে প্ৰায়কেইখন কাকতে প্ৰকাশ কৰিছে। ফিডে মহিলা বিশ্বকাপ দবা প্ৰতিযোগিতাত ভাৰতৰ দিব্যা দেশমুখে স্বদেশৰে কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰি অভিলেখৰ সৃষ্টি কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতখনে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। সোণাৰীৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অবৈধ দখলমুক্ত কৰাৰ বাবে 20 আগষ্টৰ ভিতৰত ৰূপৰেখাসহ শপতনামা দাখিল কৰিবলৈ বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা। উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সালসলনি। ৰাজ্যৰ খৰাং সদৃশ পৰিস্থিতিৰ পৰা কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সকলো জিলাৰ আয়ুক্তক তাৎক্ষণিকভাৱে জলসিঞ্চন আঁচনিসমূহৰ কাৰ্যক্ষমতা পৰ্যালোচনা কৰিবলৈ মুখ্য সচিবৰ পৰামৰ্শ। আৰু বাঘৰ ঘনত্বৰ দিশত কাজিৰঙা বিশ্বৰ তৃতীয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।